বাতৰিৰ সৈতে মই ডলি দেৱী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়াৰ প্ৰথম বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো টকা দেশ তথা জনসাধাৰণৰ কল্যাণৰ বাবে বিনিয়োগ কৰা বুলি সদৰি কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে 600 কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। সাংস্কৃতিক মন্ত্ৰালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্ৰুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। ভাৰতে 19 বছৰ অনূৰ্ধ ICC মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিজয়ী খিতাপ দখল কৰিছে আৰু এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বি চোক্সেয়ে আজি মহিলাৰ 50 মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিযোগ তোলে। নতুন দিল্লীৰ আৰ কে পুৰমত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে আপ দলে ভুৱা ঘোষণা কৰিছে। বিগত 11 বছৰ আপ দলে অপচয় কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৱে কোনো উন্নয়নমূলক কাম কৰা নাই। নতুন দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰি নেতাগৰাকীয়ে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰে সময়ৰ অপব্যৱহাৰ নকৰে। তেওঁ কয় যে ধনী দুখীয়া নিৰ্বিশেষে নতুন দিল্লীত প্ৰতিটো পৰিয়ালে স্বাচ্ছন্দ্যৰে জীৱন যাপন কৰাটো দ্বৈত ইঞ্জিনৰ চৰকাৰে সুনিশ্চিত কৰিব। এই চৰকাৰে অজুহাত দেখুওৱাৰ পৰিৱৰ্তে নতুন দিল্লীক অধিক সমৃদ্ধ কৰি তোলাত মনোনিৱেশ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। আপৰ কেইবাগৰাকীও নেতাই দলত্যাগ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই নেতাসকলে দলটোৰ প্ৰতি জনসাধাৰণৰ মনত থকা ঘৃণাৰ উমান পাইছে। জনসাধাৰণৰ সন্মুখত দলটোৰ সঁচা স্বৰূপ প্ৰকাশ পোৱা বুলিও তেওঁ উল্লেখ কৰে। পৰৱৰ্তী 5 বছৰৰ বাবে কেন্দ্ৰত সুস্থিৰ বিজেপি চৰকাৰ গঠন হোৱাত দিল্লীবাসীয়ে সহায় কৰাৰ পাছত এতিয়া ভুলবশতঃ দিল্লীত আপ দলৰ চৰকাৰ গঠন হলে পৰৱৰ্তী 5 বছৰ অথলে যাব বুলিও তেওঁ মত প্ৰকাশ কৰে। কালি ঘোষিত কেন্দ্ৰীয় বাজেটৰ প্ৰসংগত শ্ৰীমোদীয়ে কয় যে এই বাজেটৰ জৰিয়তে বিকশিত ভাৰতৰ 4টা শক্তিশালী স্তম্ভ অৰ্থাৎ কৃষক, যুৱচাম, দৰিদ্ৰসকল আৰু মহিলাসকলক সবল কৰি তোলাৰ প্ৰতি তেওঁৰ নিশ্চিতি প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে এই বাজেটৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণী উপকৃত হ'ব। 12 লাখ টকালৈকে উপাৰ্জন কৰা লোকসকলক আয়কৰ ৰেহাই দিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে কেইবাহাজাৰ টকা সঞ্চয় কৰিবলৈ সমৰ্থ হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। অৰ্থনীতিৰ প্ৰসংগত শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত ভাৰতৰ অৰ্থনীতি 10ম স্থানৰ পৰা 5ম স্থানলৈ উন্নীত হৈছে। দেশৰ অৰ্থনৈতিক শক্তি, অৰ্থনীতিৰ আকাৰ তথা নাগৰিকসকলৰ উপাৰ্জন বৃদ্ধি হোৱা বুলিও তেওঁ উল্লেখ কৰে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো টকা দেশ তথা জনসাধাৰণৰ কল্যাণৰ বাবে বিনিয়োগ কৰা বুলিও তেওঁ সদৰি কৰে। তদুপৰি জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা এটা বিশেষ কাৰ্যসূচীত ভাগ লয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে নতুন দিল্লীৰ সমন্বয় সংস্কৃতি তথা ঐতিহাসিক পৰম্পৰা পুনৰ জাগ্ৰত হ'বই লাগিব। তেওঁ লগতে দিল্লীবাসীয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে বিজেপিক ভোটদান কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও উল্লেখ কৰে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন পত্ৰ লিখি বিজেপি কৰ্মকৰ্তা তথা দিল্লী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আপ দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত কেজৰিৱালে নতুন দিল্লীৰ আপ দলৰ কৰ্মকৰ্তাসকলক বিজেপি কৰ্মকৰ্তাই হাৰাশাস্তি কৰাৰ অভিযোগ তোলে। উল্লেখযোগ্য যে 70জনীয়া দিল্লী বিধানসভা নিৰ্বাচন অহা বুধবাৰে অনুষ্ঠিত হ'ব। অহা 8 ফেব্ৰুৱাৰীত ভোটগণনা অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে 600 কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাৱে নিৰ্মিত সমুদ্ৰযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰ তলিৰ জোখমাখ লোৱাৰ লগতে পানীৰ তলত 6000 মিটাৰ গভীৰলৈ প্ৰেৰণ কৰিব পৰা যানৰ প্ৰযুক্তি উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই অভিযানত সাগৰৰ তলিৰ জৈৱ সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে সাগৰৰ গভীৰতাত খনন তথা অন্যান্য অভিযান্ত্ৰিক শৈলী নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। চেন্নাইৰ মহাসাগৰ প্ৰযুক্তি ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান NIOTয়ে নিৰ্মাণ কৰি উলিওৱা মানৱচালিত এখন বিশেষ যান চলিত বৰ্ষৰ শেষৰ ফালে সাগৰৰ 500 মিটাৰ গভীৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। এই যানৰ জৰিয়তে অহা বছৰ সাগৰতলিৰ 6000 মিটাৰ পৰ্যন্ত অন্বেষণ কৰাৰ প্ৰচেষ্টা চলোৱা হ'ব। বিত্তমন্ত্ৰীয়ে ইতিমধ্যে বতৰৰ আগজাননী দিয়াৰ সমৰ্থতা উন্নীত কৰাৰ উদ্দেশ্যে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে গ্ৰহণ কৰা মিছন মৌচুম অভিযানৰ বাবে 1329 কোটি টকা মঞ্জুৰ কৰিছে। মন্ত্ৰালয়ে মহাসাগৰৰ গভীৰলৈ যোৱাৰ অভিযানৰ নেতৃত্ব দিছে। এই ক্ষেত্ৰত কালি কেন্দ্ৰীয় বাজেটত প্ৰায় 3650 কোটি টকা মঞ্জুৰ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙে বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে অহা 4-8 ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰি তেওঁ ডিজিটেল আৰু প্ৰযুক্তিগত উদ্ভাৱনে এই পৰিৱৰ্তনত যোগোৱা অৰিহণাৰ আভাস লাভ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ তথা 5ম বৃহৎ অৰ্থনীতি হিচাপে ভাৰতক ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সদস্য বুলি অভিহিত কৰে। সমাগত ভাৰত ভ্ৰমণ সম্পৰ্কে ইতিবাচক মনোভাৱ প্ৰতিফলিত কৰি য়াঙে কয় যে তেওঁ ভাৰতে অগ্ৰাধিকাৰ দিয়া দিশসমূহৰ লগতে দেশখনত বহুপাক্ষিকতাবাদৰ ভৱিষ্যৎ সম্পৰ্কে অধিক গভীৰভাৱে বুজ লোৱাৰ আশা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
সাংস্কৃতিক মন্ত্ৰালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্ৰুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। আজিৰ পৰা অহা 16 ফেব্ৰুৱাৰীলৈ আকাশবাণীৰ 21টা কেন্দ্ৰৰ পৰা পুৱা 9:30 বজাৰ পৰা 10 বজালৈ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব অৰুণী চাওলা আৰু প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্ৰধান ডাঃ প্ৰজ্ঞা পালিৱাল গৌৰো উপস্থিত থাকে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে যুৱ শিল্পীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ লাভ কৰিব। তেওঁ লগতে এই অনুষ্ঠান ধ্ৰুপদী সংগীত বিষয়ক হ'ব বুলিও দোহাৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে 21টা আকাশবাণীৰ কেন্দ্ৰৰ জৰিয়তে 600তকৈও অধিক শিল্পীয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। তেওঁ জনসাধাৰণক এই অনুষ্ঠান উপভোগ কৰি শিল্পীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি আকাশবাণীৰ সঞ্চালক প্ৰধান ডাঃ গৌৰে এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে সাংস্কৃতিক মন্ত্ৰালয়ৰ এই অনন্য প্ৰচেষ্টাই যুৱ শিল্পীসকলক সহায় কৰাৰ লগতে আকাশবাণীৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভূ ৰাজনৈতিক নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰিছে। তেওঁ কয় যে দেশ দুখনৰ সম্পৰ্ক 1000 বছৰ পুৰণি। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়ামৰ মহাকুম্ভ ভি ছেগমত দিয়া ভাষণত তেওঁ কয় যে দুয়োখন দেশ সংস্কৃতি সভ্যতাৰ এনাজৰি তথা আধ্যাত্মিকতাৰ দোলেৰে বান্ধ খাই আছে। যেতিয়া এগৰাকী ভাৰতীয়ই প্ৰমবানৰ দৰে ইণ্ডোনেছিয়াৰ মন্দিৰ দৰ্শন কৰে তেওঁ কাশী আৰু কেদাৰনাথৰ কথা মনলৈ আহে। ভাৰতে 19 বছৰ অনূৰ্ধ ICC মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কুৱালালামপুৰৰ বায়ুএমাছ অভেল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 82 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গংগাদী ত্ৰিশাৰ অপৰাজিত 44 ৰাণৰ সহায়ত ভাৰতে 12 অভাৰতে 83 ৰাণ সংগ্ৰহ কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ত্ৰিশাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ হৈ ছানিকা ছলকেয়ে 26 ৰাণৰ বৰঙণি আগবঢ়াই অপৰাজিত হৈ থাকে। দক্ষিণ আফ্ৰিকাৰ হৈ মিয়েকে ভেন বুৰষ্টে সৰ্বাধিক 23 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ গংগাদী ত্ৰিশাই 3টা আৰু বৈষ্ণৱী শৰ্মা, আয়ুষী শুক্লা তথা পাৰণিকা ছিছোদিয়াই 2টাকৈ উইকেট দখল কৰে আৰু সবনম এম ডি ছাকিলে 1টা উইকেট দখল কৰে। ভাৰতৰ গংগাদী ত্ৰিশাই প্ৰতিযোগিতাত মুঠ 309 ৰাণ সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট খিতাপ দখল কৰে। আনহাতে বৈষ্ণৱী শৰ্মাই 6খন খেলত হেট্ৰিক কৰি সৰ্বাধিক 17টা উইকেট দখল কৰে। এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বি চোক্সেয়ে আজি মহিলাৰ 50 মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ডেৰাডুনত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত উত্তৰ প্ৰদেশৰ শ্বুটাৰগৰাকী সোণৰ পদক লাভ কৰাৰ দিশে আগবাঢ়িছে। 22 বছৰীয়া খেলুৱৈগৰাকীয়ে 2023 চনত হংজুত হোৱা এছিয়ান গেমছত 10 মিটাৰ এয়াৰ ৰাইফল দলীয় শাখাত আৰু 50 মিটাৰ ৰাইফল 3-পজিচন শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। সদ্যহতে 2025 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বোৰ্ড পদক তালিকাৰ শীৰ্ষত আছে। কৰ্ণাটক 2য় স্থানত থকাৰ লগতে মহাৰাষ্ট্ৰ 3য় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো টকা দেশ তথা জনসাধাৰণৰ কল্যাণৰ বাবে বিনিয়োগ কৰা বুলি সদৰি কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে 600 কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। সাংস্কৃতিক মন্ত্ৰালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্ৰুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। ভাৰতে 19 বছৰ অনূৰ্ধ ICC মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিছে আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বি চোক্সেয়ে আজি মহিলাৰ 50 মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।